প্ৰথম কৰিন্থিয়া অধ্যায় ৫। তোমালোকৰ মাজত ব্যভিচাৰ আছে বুলি সকলো পিনে শুনা যায়। যি ব্যভিচাৰ পৰজাতিবিলাকৰ মাজতো নাই, এনে ব্যভিচাৰ অৰ্থাৎ কোনোৱে নিজৰ পিতৃভাজ্যাক ৰাখিছে আৰু সেই কৰ্ম কৰাজনক যাতে তোমালোকৰ মাজৰ পৰা দূৰ কৰা হয় তাৰ কাৰণে শোক কৰা চাৰি তোমালোকে অহংকাৰহে কৰিছা। মই হলে শৰীৰেৰে অনুপস্থিত হলেও আত্মাৰে উপস্থিত হৈ উপস্থিত থকাৰ দৰে সেই কৰ্ম কৰাজনৰ বিষয়ে বিচাৰ কৰি এই নিশ্চয় কৰিলোঁ, আমাৰ প্ৰভু যীশুৰ নামেৰে তোমালোকে মোৰ আত্মাই সৈতে গোট খাই আমাৰ প্ৰভু যীশুৰ শক্তিৰে তেনেকুৱা মানুহক তেওঁৰ মাংসৰ বিনাশৰ অৰ্থে ছয়তানৰ হাতত শোধাই দিয়া উচিত, যাতে প্ৰভু যীশুৰ দিনা তেওঁৰ আত্মাই পৰিত্ৰাণ পায়। তোমালোকৰ সেই শ্লাঘা ভাল নহয়, অলপ খমিৰে যে সনা পিঠাগুড়ি গুটি লদা ফুলায় ইয়া তোমালোকে নাজানানে? তোমালোক যেনেকৈ অখমিৰ হৈছা তেনেকৈ সনা পিঠাগুড়িৰ নতুন লদাৰ নিচিনা হবলৈ পুৰণি খমি দূৰ কৰা। কাৰণ আমাৰ নিস্তাৰ পৰ্বৰ মেৰ পোৱালি যি খ্ৰীষ্ট, তেওঁক বলিদান কৰা হ'ল। এতেকে পাপ ৰূপ পুৰণি খমিৰেৰে নহয়, বিশেষকৈ হিংসা আৰু দুষ্টতা ৰূপ খমিৰেৰে নহয়, কিন্তু খমি নোহোৱা পিঠাৰে অৰ্থাৎ অকপটতা আৰু সত্যতাৰে আমি পৰ্ব কৰক।
তোমালোকে ব্যভিচাৰী মানুহে সৈতে আলাপ ব্যৱহাৰ নকৰিবা বুলি তোমালোকলৈ পত্ৰত লিখিছিল, কিন্তু সেই বুলিয়েই যে এই জগতৰ ব্যভিচাৰী বা লোভিয়া আৰু অপহাৰক বা দেৱপূজক লোকে সৈতে একেবাৰে আলাপ ব্যৱহাৰ কৰিব নালাগে এনে নহয়। সেইদৰে হলে তোমালোক জগতৰ বাহিৰ হ'ব লগা হয়। কিন্তু ভাই বুলি খ্যাত হোৱা কোনো মানুহ যদি ব্যভিচাৰী, লোভিয়া, দেৱপূজক, নিন্দক, মতলীয়া বা অপহাৰক হয়, তেন্তে তেওঁৰে সৈতে আলাপ ব্যৱহাৰ এনে কি? খোৱা বোৱাও নকৰিবা বুলিহে লিখিছিল, কাৰণ বাহিৰা মানুহৰ সুদ বিচাৰ কৰিবলৈ মোৰ কি কাম? মণ্ডলীৰ ভিতৰৰ মানুহৰ সুদ বিচাৰ তোমালোকে নকৰানে? কিন্তু বাহিৰা মানুহৰ সুদ বিচাৰ ঈশ্বৰেহে কৰে। তোমালোকৰ মাজৰ পৰা সেই পাপিষ্ঠক বাহিৰ কৰা।